এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো মৰমী কাশ্যপে। ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন ব্যৱস্থাপনা সমিতি, ইস্তাহাৰ সমিতি ইত্যাদি গঠন কৰি বিভিন্ন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। মিত্ৰ দল অগপৰ সৈতে সাংগঠনিক জিলা অনুসৰি দলটোৱে আলোচনা অব্যাহত ৰাখিছে। আম আদমী পাৰ্টীয়েও আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে নিৰ্বাচন হ'বলগীয়া 27খন জিলাৰ 181খন আঞ্চলিক পঞ্চায়ত আৰু 397খন জিলা পৰিষদৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে। দলৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই কয় যে আসন্ন পঞ্চায়ত নিৰ্বাচনত 100% আসনতে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব। এই ক্ষেত্ৰত আন কোনো দলৰ সৈতে বুজাবুজিৰ সম্ভাৱনা নাই বুলি শ্ৰীশইকীয়াই মন্তব্য কৰে। অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ মূল্যবৃদ্ধি, চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি আৰু উন্নয়নমূলক আঁচনি ৰূপায়ণ ইত্যাদি বিষয়ক দলটোৱে নিৰ্বাচনী প্ৰসংগ হিচাপত ল'ব বুলি তেওঁ জানিবলৈ দিয়ে। অসম প্ৰকাশন পৰিষদ আৰু সদ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনাও ভালেকেইটা মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰকাশন পৰিষদৰ উদ্যোগত আজি বিয়লি চলচ্চিত্ৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদ, অভিনেতা তথা পৰিচালক কেনী বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমল লোচন, প্ৰিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকে। অপৰাজিতা পূজাৰীয়ে পৰিচালনা কৰিবলগীয়া এই আলোচনাত বিশিষ্ট অতিথি হিচাপে মুম্বাইৰ চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীবাস্তৱ উপস্থিত থাকে। ইয়াৰ উপৰি গ্ৰন্থমেলাৰ বাকৰিত আজি কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হয়। গ্ৰন্থমেলাৰ আজিৰ কাৰ্যসূচী সম্পৰ্কত এয়া আমাৰ সংবাদদাতা হেমন্ত বৰাৰ সৈতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা।
প্ৰতি বছৰে কৰি অহা এইবাৰ আমাৰ চতুৰ্থ বছৰ আৰু যোৱা 27 ডিচেম্বৰৰ পৰা এই গ্ৰন্থমেলা আৰম্ভ হৈছে। কালিলৈকে যথেষ্ট সমাগম, আজি গধূলি সমাগম হৈছে মানুহৰ আৰু বিক্ৰীও ভাল হৈছে। মুঠ 118টা প্ৰকাশন গোষ্ঠীয়ে ইয়াতে ভাগ লৈছে আৰু যিসমূহ প্ৰকাশন গোষ্ঠীয়ে ভাগ লৈছে তেওঁলোকৰ গ্ৰন্থসমূহ বেলেগ বেলেগ ধৰণৰ, বেলেগ বেলেগ যিটো সময় বেলেগ বেলেগ জেনাৰৰ, গতিকে যিবিলাক পৌৰৱে এই গ্ৰন্থসমূহ নিজৰে নিজে চাই পেলাই হেৰি কৰিবলৈকে পাৰিছে। প্ৰতিদিনে আমাৰ ইয়াতে বিভিন্ন আলোচনা সত্ৰ আয়োজন হৈ আছে। যিও আছিল চিনেমা বিষয়ক এখন আলোচনা সত্ৰ, কাইলৈকেও আছে। আমাৰ কাইলৈকে অসম প্ৰকাশন পৰিষদৰ যিটো সাহিত্য বঁটা, এই সাহিত্য বঁটা কাইলৈ প্ৰদান কৰা হ'ব আৰু ইয়াৰ যে ধংসে ডাঙৰীয়া প্ৰদান কৰা হ'ব, এই বঁটা প্ৰদান কৰিব মাননীয় শিক্ষামন্ত্ৰীয়ে। এখন আলোচনা সত্ৰ আছে বুৰঞ্জী বিষয়ক আৰু এনেকুৱাকৈ প্ৰতিদিনে আছে। অহা 5 তাৰিখে শিশুৰ দিন হিচাপে পালন কৰা হ'ব।
গোলাঘাট জিলাৰ খুমটাইৰ মেলামৰা ইক' টি টুৰিজিম চেণ্টাৰত আজিৰে পৰা খুমটাই গছ আৰু ফুল উৎসৱ অনুষ্ঠিত হৈছে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গ্ৰাম্য পৰ্যটনত নতুন চিন্তা চেতনাৰ উন্মেষ ঘটোৱাৰ উদ্দেশ্যেৰে এই উৎসৱৰ আয়োজন কৰা হৈছে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱাত খুমটাই গছ আৰু ফুল উৎসৱে সহায় কৰিব বুলি বিধায়ক শ্ৰী শইকীয়াই আশা প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত কাইলৈ নিশা 8:02 উভতি চাওঁ 2024 শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। বিশিষ্ট চলচ্চিত্ৰ সমালোচক, লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। সদ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰত 35 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত প্ৰথম বাৰ্ষিক দামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা প্ৰদান কৰা হয়। ছাত্ৰ সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক তথা প্ৰথমগৰাকী সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈ সোঁৱৰণত প্ৰদান কৰা এই বঁটা নাগালেণ্ড চৰকাৰৰ পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী টেমজেন ইমনা আলঙক প্ৰদান কৰা হয়। শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি মৈদাম তৰ্পণ, বানফি পূজা, সমন্বয় শোভাযাত্ৰা, মুকলি সভা আদিও অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ বোকাখাটত কালি অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েচনৰ উদ্যোগত সদ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ শৰীৰ চৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৰুষ, মহিলা আৰু জুনিয়ৰ শাখাত 150গৰাকীৰো অধিক শৰীৰ চৰ্চাবিদে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন কৃষিমন্ত্ৰী অতুল বৰাই মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।